Good evening. Itu Akashwani Kohima. Samlaga khobor puriya sim kongnongla. Pohla headlines. Sarkar ba June mahina 25 tarikh to samvidhan hatiya divas hisabe manibole ase. Lok Sabha MP aro NPCC president Esapongmaran Jamira koise state Congress party laga kam kuriya system do dobara wapas shuru kori banai dibole dorkar ase. Advisor for Animal Husbandry and Veterinary Services, Kashido Kenemi Prakwesi, State by Dairy and Meat Production Day, Self-Sufficiency to Punjanai, Aro State Mission Director for Samakra Shiksha, Timsen Naro Aho Prakwesi, Ajikali Samaj Karni, Counseling Services to Dangor Hisabi Rakibali Lagye, Itia Pura Khobor. Sarkar ba hutai sal June mahina 25 tarikh to samvidhan hatiya divas hisabe manibole fasla banaise ito din sal 1975 ti pohila laga prime minister Indira Gandhi ba desh di emergency to lagai dise ekta social media post ti yanan home minister Amit Shah ba ji koise sarkar laga dabai rakhya hatya mukpra kubuli napare persecution thakilebi democracy revive kori diboli larai kori million manokhan laga atma lokoti man diboli karni fasla do banai dise Member of Parliament Lok Sabha aro NPCC President Esapongmaran Jamira State Congress Party laga kam kore system to dubara wapas banai dibole karni dorkar janaise Congress bhavan kohimadi dhanyabad dia program rakhya somoy party workers logoda aji kotha kori Jamira koise party workers ba sob 60 assembly constituency di kam shuru kori dibole dorkar ase aro grassroots level di kam kori kena ahi thakya general election 2028 karoni nicho taiyar kori bole koise Tarpa kwesi kesu party workers pa state aur districts di party kam shuru kori dibole aro nijor opponents khilapi jiti bole koise. Idu karone Jamira koise ki party bra screen out kori bole lagi aro idu 2028 karone challenge ekta hobole ase aro state congress sarkar du rakhibo lage. Idu karone MP bra tai laga sob party workers logote mehnat pra kam kori kena manukhan laga bhavana khan punjai dibole onurodh korise. State congress party logote mandate dia karone electorates logote ধন্যবাদ টিকিনা জামেবা কইছি জিমিদারৰ পুৰা হিউমেলিটি লগতি আকি লৈ যাবলৈ আছে সেক্রেটৰী এআইসিসি ৰঞ্জিত মুখৰ্জী আৰু লিডাৰছ কান ফ্ৰণ্টেলছ এৰিয়া কংগ্ৰেছ কমিটি আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা প্ৰগ্ৰাম দি কথা কৰিছে Advisor for Animal Husbandry and Veterinary Services Kashido Kenimera koise PDA sarkar ba state de White Revolution to mass based organization aru cooperative societies pra national policy on dairy development laka line di ani dibala se taibra mini dairy plant kam Dairy Farmers Training Center, Marupkong Ward, Mukok Chongdo Aji Kholai Diya Samoy Gotha Kori Se. Unit 2 National Program for Dairy Development Nichiri Banai Di Se. Advisor Ba State Dairy Farming Potential Pai Chan Kori Bili Dorkar Chanai Di Se. Aro State Ba Dut, Anda, Murki, Livestock Aro Mangsu Production Di Nichur Palikina Nichur Khabuli Do Itiada Kungjai Diya Nai Bili Koi Se. Taibra Manokan Aro Bishit Nau Jovan Generation Lokodi Ito Sector Di Bepar Kori Bili Mono Thai Di Se. State Mission Director Samakra Shiksha Nagaland Timsen Aro Aubra Aji Koi Se. Modern Living Laka Duk Diktari Academic Pressure Aro Nau Jovan Opor Technology Laka Impact Thakya Karni Aji Kali Comprehensive Counseling Service To Dor Kara Se. Darba School Counseling SCERT Nagaland Kohimadi Diploma Holders Laka Graduation Dindi Kutha Kori Se. Darba TGS Lokodi Hutai Hiki Thakibali Aro Sobsi Notam Research Aro Techniques Kan Update Hobali Monathai Di Se. National Education Policy 2020 bra students laga holistic unnati laga dorkar janai gena director ba koise ke students bra khali academic modop dorkar lagya no hai kendo socio emotional modop bra taikhan laga educational mofisal di parhai dibali dorkar ase SCERT director KB Relio Gerherba, Janai DC, 2018 SCERT Nagaland ba Aki Korigena, Diploma Course do Nichu Shamil Kori, Practical Training do School Counseling di Rakise, Taikan Bra Course laka 4th batch Khatam Hoise aro 128 teachers kanlokodi Hikai Dise, Course laka 5th batch do ETA Jari Jayase, Professor aro Head of Guidance and Counseling Cell, SCERT Dr. Zavisi Romibra, State Sarkar lokodi Recruitment Karni Dangor, Tako Thakya Policy Ekta Banavali or Counseling Ethics Lagai Dibali Ekta Regulatory Body Banavali Dorkar Janai Se. 2019 Batch Bra 32 Teachers Graduate Korea or 2022 Batch Bra 21 Lokoti Certificates Kandu D Se.
तारीख तारीख पे तारीख।
लेकिन अब ऐसा नहीं,
FIR करना आसान नहीं।
आसान बन गया अब।
पता नहीं जांच में कुछ हो भी रहा है या नहीं,
अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे वो?
माना जाएगा दोस्त।
छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नई आजादी, ये नई आजादी।
ये सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत, अपनी
आजादी, ये नई आजादी।
আপনি খান আকাশবাণী কোহিমাৰ দিয়া খবৰ শুনি আছে। আপনি খান বা এই খবৰ দো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমাৰ পৰা শুনিবলৈ পাৰিব। এডভাইজাৰ আৰ্বান ডেভেলপমেণ্ট আৰু মিউনিচিপেল এফেয়াৰ্ছ জালিঅ' ৰিঅ'ৰ পৰা বেম্বো ৰুৰেল হাটটো ফিপিমা মিটিফিমা চাব ডিভিজন নিচেদি চুমুকুণ্ডিমা ডিষ্ট্ৰিক্টে আজি খোলাই দিছে। এডভাইজাৰ বা ফিপিমা বস্তি মানুহৰ লগতে চাফ চাফা ৰাখিবলৈ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লগা সুৰক্ষিত ৰাখিবলৈ কৈ কিনা নেশ্যনেল হাইৱে 29 পৰা বস্তি পাৰ কৰি থাকি আৰু নাগালেণ্ডে টুৰিষ্ট আহিয়া কাৰণ কাৰণে একটা এট্ৰেকচন হবলৈ আছে। এডভাইজাৰ বা ফাৰ্মাৰ্ছ মাৰ্কেটিং শ্বেডটো জিপামা বস্তি চুমুকুণ্ডিমা ডিষ্ট্ৰিক্টে আজি খোলাই দিছে। তাৰ পৰা কৈছে কি মাৰ্কেট শ্বেডটি বেছি সুবিধা থাকি আছে কেলে মানে নাগালেণ্ডে মফিচেল আহি আৰু টুৰিষ্ট খান পৰা ইটো পাৰ কৰি কিনা বস্তি মানুহখন লগতে নিজৰ লোকেল আৰু অৰ্গেনিক প্ৰডিউচ বিক্ৰী কৰিবলৈ প্লেটফৰ্ম ইত্যাদি দি আছে বুলি কৈছে। এডভাইজাৰ ফৰ এগ্ৰিকালচাৰ মাথং য়েনথান ব্ৰা নতুন কমাণ্ড ফেচিলিটি কাম কালেকচন চেণ্টাৰটো উকোৎসৱ বস্তি ৱোখা ডিষ্ট্ৰিক্টে আজি খোলাই দিছে। তাৰ পৰা ৰিজেণ্টে তাজা অৰ্গেনিক ভেজিটেবলছ আৰু ফ্ৰুটছ কাল্টিভেশ্যন কৰিবলৈ ডাঙৰ সুবিধা থকা লগা জনাই দিছে। এডভাইজাৰে কৈছে কি ষ্টৰেজ ফেচিলিটি নাথাকিয়াৰ কাৰণে ডাঙৰ দুখ থাকিছে। ইটানামিটে ৰিজেণ্ট কাৰণে নতুন চেণ্টাৰ ৰাখিবলৈ বেছি দৰকাৰ আছে। য়েনথান ব্ৰা বস্তি মানুহৰ লগত প্ৰডাকশ্যনটো ডাঙৰ হিচাপ উঠাই দিবলৈ অনুৰোধ কৰিছে আৰু নতুন চেণ্টাৰ ব্ৰা তাইকাৰ লগতে নিজৰ প্ৰডিউচ ষ্টৰ কৰিবলৈ ৰাখিবলৈ আৰু দুচুৱা ডিষ্ট্ৰিক্ট আৰু মাৰ্কেটছটি ভাগ কৰি দিবলৈ পাৰিব। ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ ৱোখা চেনেপ লংজাৰ ব্ৰা খেতি কৰি ৰখাৰ লগতে ফেচিলিটি ষ্টক দি তাজা প্ৰডিউচ খান ৰাখিবলৈ মনত হাই দিছে। এডভাইজাৰ ব্ৰা ভি গভৰ্ণমেণ্ট হাই ছেকেণ্ডাৰী স্কুল চুংৰ বস্তি দি যাইছে। তাৰ পৰা কৈছে কি তাইখান তাইৰা সমগ্ৰ শিক্ষা অভিযান লগতে জাৰি ৰাখি কেনে স্কুল লগা চিন্তা ভাৱনা খান চাই দিবলৈ আছে আৰু ডিপাৰ্টমেণ্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ খানটো ইটো চাল অগষ্ট তাক উঠাই দিবলৈ থাকে জনাইছে। এডভাইজাৰ বা ছলাৰ ইনভাৰ্টাৰ লগতে দুচুৰা খাণ্ড স্কুল বা ইলেক্ট্ৰিচিটি দুখ পাই থকা কাৰণে দিছে। State Institute of Rural Development pra valedictory program do Rural Development Foundation course 2024 de 6th batch karne jua kali rakise. Department of Rural Development Commissioner and Secretary KVC Kensibra officials jamba training loisi taikan logodi congratulate korise aro nichur kam di mon dikena rural manukhan logodi pariyasok modok diboli onurodh kori dise. Taiba department officials karone scaling program bishi conduct koriboli aro infrastructural unnati laka upgradation karone পৰিয়ামতক চব দিবলৈ বিচৰা জনাইছে। কোৰ্ছ ডাইৰেক্টৰ আৰু প্ৰিন্সিপাল ই টি চি ফেক ডঃ কে টি চি পুচৰা 29 ছেলেক্টেড ব্লক অফিচিয়েলছ খান ফাউণ্ডেশ্যন কোৰ্ছ লোৱা লগা ডিটেইলছ খানটো চাই যাইছে। তাৰ পৰা কৈছে কি এইটো পৰা চব এলাইড ডিপাৰ্টমেণ্টছে লিগেল মামলাৰ লগতে জৰিয়া ছাবজেক্টছ খান মিলাই দিবলৈ আছে। ডাইৰেক্টৰ অফ মাইনৰিটি এফেয়াৰ্ছ শশাংক প্ৰদাপ সিং পৰা কৈছে কি ষ্টেটে মাইনৰিটি এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট বনাই কিনে মাইনৰিটি কমিউনিটি লগা পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ ইছ্যুজ খান চামনা কৰিবলৈ আছে। চুমুকুটিমালি এৱেৰনেছ প্ৰগ্ৰামটিৰ কথা কৰি সিং পৰা কৈছে স্কিমছ খান প্ৰধানমন্ত্ৰী জান বিকাশ কাৰ্যক্ৰম পৰা 25% অপৰ মাইনৰিটি পপুলেশ্যন থাকিয়া মাইনৰিটি পাৰ্চেণ্টেজ ব্লকছ খান বাইজান কৰি কিনে আলগ আলগ ছচিঅ' ইকনমিক ইণ্ডিকেটৰ্ছ দি খালী জাগাটো বঢ়াই দিবলৈ আৰু নাগালেণ্ডে চব ব্লকছ খানটো PMJVK নিজেদি প্ৰজেক্টছ উঠাবলৈ এলিজিবল আছে। ডাইৰেক্টৰ বা কৈছে কি PM বিকাশ স্কিম পৰা হেণ্ডিক্ৰাফ্টছ আৰ্টিচেন্স আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো মাইনৰিটিৰ কাৰণে পঢ়াই দিবলৈ আছে। আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ডিভিজন মন কে টিংটন মই কন্যাক পৰা জনাই দিছে 33 KV ট্ৰান্সমিশ্যন লাইনটো 33-11 KV ছাবষ্টেচন আবৈ পৰা 33-11 KV ছাবষ্টেচন মপংটো ৰেটেড ভল্টেজ দি 16 জুলাই ফুজৰ 9 বাজি দি টেষ্ট চার্জ করব আর এই বাসতে চার্জ করে রাখবলে আছে ট্রান্সমিশন লাইন আবই মপুং আংচাংয়াং টাউন আর বসিখান গংচিং মহং লংচিং চাংলাং চাকফং উখা লামপুং আর উখা বস্তিখান পার করে আছে এই কারণে ডিপার্টমেন্ট মানুষ কোনো খাদ্রা নহব কারণে এই কই দিয়া লাইনটি নাচো বলে নহলে এই সামনে দিন নাচা বলে কই দিছে খবর সৃষ্টি হেডলাইন শিবরা জানাই আছে সরকার বা জুন 25 তারিখটো সংবিধান হাতিয়া হিসাবে মানি বলে আছে লোকসভা এমপি আর এমপিসিসি প্রেসিডেন্ট ইসুপুং মরঞ্জামিরা কৈছে স্টেট কংগ্রেস পার্টির কাম করিয়া সিস্টেম দুবারা শুরু করে বানাই দিবলে দরকার আছে এডভাইজার ফর এনিমেল হাজবেন্ড্রি আর ভেটেনারি সার্ভিসেস কাজিত কেনিমিরা কৈছে স্টেট বা ডেয়ারি আর মিট প্রডাকশন সেলফ সাফিসিয়েন্সি বুঝ জানায় আর স্টেট মিশন ডাইরেক্টর ফর সমগ্র শিক্ষা তুমসিন্দারু আওপরা কৈছে আজিকালি সমাজ কারণে কাউন্সেলিং সার্ভিসেস ডাঙর হিসাবে রাখবলে লাগে আর আজি রাতে লাগা নাগামিজ খবর ইমান ডিসেস করে আছে আপনি কান সব কারণে ভাল রাতে হবি।